সকলোৱে কয় যে চৰকাৰে ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত খেতিয়কসকলক আইনী নিশ্চয়তা প্ৰদান কৰা উচিত আৰু শ্ৰমিকসকলৰ বাবে কমেও 400 টকা দৈনিক মজুৰি ধাৰ্য কৰিব লাগে। আলোচনাত অংশগ্ৰহণ কৰি বিজেপিৰ বিপ্লৱ কুমাৰ দেৱে কয় যে 2014 চনত বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ভাৰত অৰ্থনৈতিকভাৱে দুৰ্বল বিশ্বৰ 5খন দেশৰ ভিতৰত আছিল। তেওঁ কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক ব্যৱস্থা স্বচ্ছ কৰি তুলিছে। সমাজবাদী পাৰ্টীৰ বীৰেন্দ্ৰ সিঙে আলোচনাত ভাগ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাজেটত উত্তৰ প্ৰদেশক আওকাণ কৰা বুলিও অভিযোগ তোলে। তেওঁ এক যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত হোৱা আক্ৰমণ বুলি আখ্যা দিয়ে। আলোচনাত অংশ লৈ তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কৰ্মসংস্থাপন বিমুদ্ৰীকৰণ আৰু বিৰোধী নেতাসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰৰ বিষয় লৈ চৰকাৰক তীৱ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি আৰু নিশ্চয়তা পূৰণত ব্যৰ্থ হোৱা বুলি তেওঁ অভিযোগ তোলে। বিএনপিৰ দয়ানিধি মৰাণে বাজেটত তামিলনাডুক অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে মূল্যবৃদ্ধিৰ বাবে দেশৰ জনসাধাৰণ জীয়াতো ভুগিবলগীয়া হৈছে বুলি মন্তব্য কৰে। কংগ্ৰেছ সাংসদ শশী থাৰুৰে আলোচনাত ভাগ লৈ এইবুলি অভিযোগ কৰে যে চৰকাৰৰ অগ্ৰাধিকাৰ দুখন ৰাজ্যত মিত্ৰবানসমূহৰ তুষ্টিকৰণৰ আশে পাশে থকা পৰিলক্ষিত হৈছে। তেওঁ এইবাৰৰ বাজেটখনক নিৰাশাজনক বুলি অভিহিত কৰে। ৰাজ্যসভাতো কালি বাজেটক লৈ আলোচনা হয়। উচ্চ সদনত আলোচনা আৰম্ভ কৰি কংগ্ৰেছ সাংসদ পি চিদাম্বৰমে কৰ্মসংস্থাপনহীনতা আৰু মুদ্ৰাস্ফীতিৰ বিষয়ে উত্থাপন কৰে। তেওঁ লগতে অগ্নিপথ আঁচনি আৰু নীট পৰীক্ষা বাতিল কৰিবলৈ দাবী জনায়। আলোচনাত ভাগ লৈ বিজেপিৰ ডঃ ৰাধন মোহন দাস আগৰৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যত আলোকপাত কৰে। আলোচনাত ভাগ লৈ অসম গণ পৰিষদৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই এইবাৰৰ বাজেটখনক কৃষকৰ বাবে অনুকূল আৰু নিয়োগমুখী বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটত কৃষি সেৱা উদ্যোগ আৰু নিৰ্মাণ খণ্ডত সমানে গুৰুত্ব আৰোপ কৰা হৈছে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহৰ বাবে মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া চলিত বৰ্ষৰ 15 ছেপ্টেম্বৰ পৰ্যন্ত মুকলি থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা মতে পদ্ম বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলত অনলাইন ব্যৱস্থাৰ জৰিয়তে গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পদ্মবিভূষণ পদ্মভূষণ আৰু পদ্মশ্ৰী হিচাপে অভিহিত এই পদ্ম বঁটাসমূহৰ দেশৰ সৰ্বোচ্চ পৰ্যায়ৰ অসামৰিক সন্মান। 1995 চনত প্ৰৱৰ্তন কৰা এই বঁটাসমূহ প্ৰতি বছৰে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি ঘোষণা কৰা হয়। কলা সাহিত্য আৰু শিক্ষা ক্ৰীড়া ভেষজ সামাজিক কৰ্ম বাণিজ্য আৰু উদ্যোগ তথা বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰলৈ আগবঢ়োৱা বিশিষ্ট তথা ব্যতিক্ৰমী সেৱাৰ প্ৰতি স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই বঁটাসমূহ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে চিকিৎসক আৰু বিজ্ঞানীসকলৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অন্তৰ্গত প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলকে ধৰি চৰকাৰী চাকৰিয়ালসকল এই বঁটাৰ বাবে মনোনীত নহয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা নিৰ্দেশযোগে তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰ্বান বেংক লিমিটেডৰ অনুজ্ঞা বাতিল কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বেংকটোৱে আজিৰে পৰা কোনো ধৰণৰ সেৱা বা ব্যৱসায় কৰিব নোৱাৰিব। তদুপৰি অসম সমবায় সমিতিৰ পঞ্জীয়কক এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিবলৈ ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা 29 জুলাইৰ পৰা 3 আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ে প্ৰতিষ্ঠা পোৱা 70 সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱা হৈছে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে নাগৰিকসকলক সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন নিজৰ গোচৰসমূহ নিষ্পত্তিৰ সুবিধা গ্ৰহণ কৰিবলৈ আহান জনাইছে। নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযানৰ অধীনত অসমৰ কেইবাখনো জিলাত কাৰ্যসূচী অব্যাহত আছে। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত স্বাস্থ্য আৰু কৃষি বিভাগে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মহিলা আৰু শিশু স্বাস্থ্য আৰু পৰিপুষ্টিৰ দিশটো উন্নত কৰাৰ বাবে লক্ষ্য লোৱা হৈছে। ইয়াৰ অংশ হিচাপে মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুক মাতৃদুগ্ধপান কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ দ্বাৰা শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। সম্প্ৰতি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহতো প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে এই অভিযানৰ অধীনত ব্যৱস্থা অব্যাহত ৰখা হৈছে। ইফালে চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ভূমি স্বাস্থ্য কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মসহায়ক গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বৃদ্ধিৰ পদক্ষেপ লোৱা হৈছে। একেদৰে বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ তিনিমাহৰ ভিতৰতে পাঠ্যপুথি বিক্ৰীলৈ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য লোৱা হৈছে। তিনিমাহজোৰা সম্পূৰ্ণটি অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা, নাটক, পুষ্টিকৰ আহাৰ মেলা, স্বাস্থ্য শিবিৰ, প্ৰদৰ্শনী, সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে এইবাৰৰ বাজেটত উত্তৰ পূৰ্বাঞ্চলৰ ৰেলখণ্ডৰ উন্নয়নৰ বাবে 12,376 কোটি টকা আবণ্টন দিয়া হৈছে। কালি উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰেলমন্ত্ৰী বৈষ্ণৱে কয় যে উত্তৰ পূৰ্বাঞ্চলত 74,972 কোটি টকা বিনিয়োগেৰে 18টা ৰেলৱে প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে যোৱা 10 বছৰত উত্তৰ পূৰ্বাঞ্চলত 470টা ৰেলৱে আণ্ডাৰপাছ আৰু অভাৰব্ৰীজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে 60টা ষ্টেচনৰ পুনৰ উন্নয়ন কৰা হৈছে। কিন্তু বৰ্তমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰ্যাপ্ত ধন আবণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় যে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰেলপথ বৈদ্যুতিকীকৰণ কৰা হ'ব। ইফালে ৰেলৰ সুৰক্ষাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু যোৱা 10 বছৰত ৰেল দুৰ্ঘটনাৰ সংখ্যা 60% হ্ৰাস পাইছে। ভাৰতে পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ এদিন পূৰ্বে আজি নিজৰ অভিযান আৰম্ভ কৰিব। ভাৰতৰ দীপিকা কুমাৰী, অংকিতা ভকত, ভজন কৌৰ, বি ধীৰাজ, তৰণদীপ ৰায় আৰু প্ৰবীণ যাদৱে আৰচাৰীৰ ব্যক্তিগত ৰেংকিং ৰাউণ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰচাৰীৰ পৰৱৰ্তী পৰ্যায়ৰ খেলসমূহ অহা 28 জুলাইৰ পৰা 4 আগষ্টলৈ খেলোৱা হ'ব। মহিলাৰ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ ভাৰতীয় সময় অনুসৰি দিনৰ 1 বজাত আৰু পুৰুষ ৰেংকিং ৰাউণ্ডৰ খেলসমূহ বিয়লি 5:45 আৰম্ভ হ'ব। আৰু বেছ শ্ৰীলংকাই কালি ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত থাইলেণ্ডক 10 উইকেটত পৰাস্ত কৰে। খেলখনত থাইলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 93 ৰান কৰে। থাইলেণ্ডৰ হৈ মংলাপট কৌল চেৰ এংকায়ে 93টা বলত 47 ৰান কৰি আউট নোহোৱাকৈ থাকে। শ্ৰীলংকাৰ কৰ্মেশ্বৰ বেহাৰাই 2টা উইকেট লাভ কৰে। প্ৰতিক্ৰিয়াত শ্ৰীলংকাই 11 অভাৰ আৰু 3টা বলত 1টা উইকেট মেহৰুৱাকৈ 94 ৰান কৰে। শ্ৰীলংকাৰ হৈ চমাৰে উঠাপত থৈ 45 আৰু বিস্ময় গুৰুৱাকো 45 ৰান কৰি আউট নোহোৱাকৈ থাকে। ভাৰত শুকুৰবাৰ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিপৰীতে একেদিনে হবলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি হ'ব। আজি গুৱাহাটীতে প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা বাতৰিত চমু অৱলোকন আগবঢ়াইছে পৱন কুমাৰ বৰাই।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাইত দাখিল কৰা পূৰ্ণাংগ বাজেটত অসমৰ বান সমস্যা সমাধানত কেৱল সহায়ৰ আশ্বাস দিয়াক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্মলা সীতাৰমণৰ লগতে আন 3জন কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত বিস্তাৰিতভাৱে প্ৰকাশ কৰিছে। অসমৰ প্ৰতিদিন কাকতে ৰাজ্যত মেলেৰিয়া এনচেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাতৰিত প্ৰথম পৃষ্ঠাত তথ্য সহকাৰে প্ৰকাশ কৰিছে। এনচেফেলাইটিছ সদৃশ ৰোগত এতিয়ালৈকে ৰাজ্যত 100 অধিক আক্ৰান্ত হোৱাৰ বিপৰীতে 47 গৰাকীৰ মৃত্যু হৈছে বুলি বাতৰিটোত উল্লেখ কৰিছে। কেন্দ্ৰীয় বাজেটত বিৰোধী শাসিত ৰাজ্যসমূহক উপেক্ষাৰ ঐক্যবদ্ধ প্ৰতিবাদ হিচাপে দেশৰ 8গৰাকী মুখ্যমন্ত্ৰীয়ে নীতি আয়োগৰ বৈঠক বৰ্জন কৰিবলৈ সিদ্ধান্ত লোৱাৰ বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ ঘাইপথসমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। কাঠমাণ্ডু ত্ৰিভুৱন বিমানপথত উৰণৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ 18জন লোকৰ মৃত্যু হোৱা খবৰটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মৰাবাতে কাকতখনে আমদানিত বৰ্ধিত কাৰ্যনিৰ্বাহকত বিহাৰলৈ অসমকো আৰ্থিক বিকাশ প্ৰদানৰ বাবে অসম গণ পৰিষদে দাবী জনোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে কাইলৈৰ পৰা আৰম্ভ হ'ব পেৰিছ অলিম্পিক 2024 আৰু 1 আগষ্টৰ পৰা দেশত পুনৰ কৃষক আন্দোলন। এয়াই আছিল গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যৰ কেইবাখনো জিলাত জাপানীজ এনচেফেলাইটিছ ৰোগৰ সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিভিন্ন বিষয় লৈ কালি কেন্দ্ৰীয় ৰেলমন্ত্ৰী, যোগাযোগ আৰু ঘাইপথ মন্ত্ৰী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক সাক্ষাৎ। কাছাৰ, কৰমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বিদ্যালয়সমূহৰ শিক্ষাৰ পৰিস্থিতি সম্পৰ্কে শিক্ষামন্ত্ৰী ডাঃ ৰমেশ বেগৰ পৰ্যালোচনা বৈঠক। অসমৰ ঘাইপথসমূহৰ উন্নয়নৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সাংসদ গৌৰৱ গগৈ আলোচনা আৰু পেৰিছ অলিম্পিকৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে আজি প্ৰতিযোগিতাত ভাৰতৰ অভিযান আৰম্ভ। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল।